গীতমালা 62 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে জিৰুথনৰ অৰ্থে ডায়ুদৰ ৰচিত গীত। মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে, তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। কেৱল তেওঁৰেই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ, তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম। এজন মানুহক তোমালোকে ইমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা, তেওঁ হালি থকা দেৱাল আৰু পৰু পৰু হোৱা বেৰৰ নিচিনা। তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে। তেওঁলোকে মিছা কথাত সন্তোষ পায়, মুখেৰে আশীৰ্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে হাও দিয়ে, চেলা। সেই মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা, কিয়নো তেওঁৱেই মোৰ আশা ৰোপণ কৰে। কেৱল তেওঁৱেই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ, তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ, মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। সেই লোকসকল, সকলো সময়তে বিশ্বাস কৰা, তোমালোকে সদায় তেওঁত নিৰ্ভয় কৰা, তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা, কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয়স্থল, চেলা। অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যবন্ত লোকসকল মিছা, তেওঁলোক তজুত দাং খাব, ভাপতকৈও তেওঁলোক একেবাৰে ওজনহীন। তোমালোকে নিৰ্দয় ব্যৱহাৰ আৰু প্ৰবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা, বৃথা ধনী হ'বলৈ আশা নকৰিবা, ধন সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। ঈশ্বৰে এবাৰ ক'লে, মই ইয়াক দুবাৰ শুনিলো, যে পৰাক্ৰম ঈশ্বৰৰহে। হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন, কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।